চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠানটো শুনি আপুনি বাৰু কেনে পাইছে? আপোনাৰ মতামত জনাই আমালৈ কেতিয়াবা আপুনি বাৰু চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আমালৈ দুষাৰিমান চিঠি লিখি পঠিয়াবচোন। অনুষ্ঠানৰ যোগেদি প্ৰচাৰ কৰা কোনো কথা যদি বহলাই জানিবলগীয়া থাকে আমালৈ লিখিব পাৰে। যীশুখ্ৰীষ্ট সম্বন্ধে অধিককৈ জানিব খুজিলেও আমালৈ লিখিব পাৰে, বা এনেও খা খবৰ জনায়ো আমালৈ লিখিব পাৰে। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰিয় শ্ৰোতা, সদায় কৰি অহাৰ দৰে আজিও আমাৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। হে মোৰ মন, যীহোৱাক আশীৰ্বাদ কৰা। হে মোৰ অন্তৰত থকাবিলাক, তেওঁৰ পবিত্ৰ নামত আশীৰ্বাদ কৰা। যিজনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে, যিজনাই তোমাৰ প্ৰাণ বিনাশৰ পৰা মুক্ত কৰে, যিজনাই দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে, যিজনাই উকহ পক্ষীৰ দৰে তোমাৰ যৌৱনকাল নতুন হ'ব পৰাকৈ তোমাৰ মুখ উত্তম বস্তুৰে তৃপ্ত কৰে, হে মোৰ মন, সেই যীহোৱাক আশীৰ্বাদ কৰা আৰু তেওঁৰ সকলো উপকাৰ নাপাহৰিবা। হে দয়াময় পিতা ঈশ্বৰ, আপুনি আমাৰ সকলো অপৰাধ ক্ষমা, সকলো পাপ ৰোগ সুস্থ, অনন্ত মৃত্যুৰ বিনাশৰ পৰা মুক্ত, নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে আমাক বিভূষিত আৰু উকহ পক্ষীৰ দৰে আমাৰ মুখ তৃপ্ত কৰাৰ বাবে আপোনাৰ পবিত্ৰ আৰু মহান নামত আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক ধন্য ধন্য বুলি আশীৰ্বাদ কৰিছোঁ পৰিত্ৰাতা যীশুৰ নামত, আমেন। প্ৰিয় শ্ৰোতা, আজিৰ অধ্যয়নত এয়া আমি হাতত ল'ব ধৰিছোঁ বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখনৰ 31 নম্বৰ অধ্যায়। এই অধ্যায়টোত আছে বছলেল আৰু অহলিয়াবক আহ্বান কৰা আৰু যি কামৰ বাবে আহ্বান কৰা হৈছিল সেই কামৰ বাবে উপযুক্ত কৰি লোৱা, অৰ্থাৎ ঈশ্বৰৰ গৃহ নিৰ্মাণৰ বাবে উপযুক্ত জ্ঞান দান কৰা আৰু প্ৰভু আৰু ইছৰাইলৰ সন্তানবিলাকৰ মাজৰ চিনস্বৰূপে বিশ্ৰাম দিন পালনীয় দিনৰূপে দিয়া। এই 31 নম্বৰ অধ্যায়টো ঈশ্বৰৰ আবাসৰ বিষয়টোৰ পৰা যেন ফালৰি কাটি গৈছে এনে লাগে, আচলতে কিন্তু বিষয়টোৰ পৰা ফালৰি কাটি যোৱা নাই। কিন্তু এই অধ্যায়টোত আছে বিধান দিয়া আৰু গৃহটি নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়াৰ মাজৰ অৱকাশ সময় মাথোন। ঈশ্বৰৰ পৰা সকলো নিৰ্দেশ সংগ্ৰহ কৰিবলৈ মুচিয়ে চিনয় পৰ্বতত বহু সময় কটাইছিল। তেওঁ চিনয় পৰ্বতৰ পৰা ঘূৰি অহালৈ বাট চাই থাকোঁতে ইছৰাইলৰ সন্তানসকল যথেষ্ট অধৈৰ্য হৈ পৰিছিল। এই অধ্যায়টোত আমাক গৃহটি নিৰ্মাণ কৰা দুজনমান নিৰ্মাণকাৰীৰ কথা কোৱা হৈছে। বিশেষকৈ এনে এজনৰ বিষয়ে বিশেষভাৱে কোৱা হৈছে যিজনে যীহোৱাৰ আবাস গৃহটিৰ কিছুমান জটিল বিধৰ সঁজুলিবোৰ তৈয়াৰ কৰাৰ বাবে ঈশ্বৰৰ পৰা বিশেষ জ্ঞান পাইছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম যাত্ৰাপুস্তকৰ 31 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 6 নম্বৰ পদলৈকে এতিয়া পাঠ কৰি দিম। আপোনাৰ লগত বাইবেল আছেনে? অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। এক পদৰ পৰা 6 নম্বৰ পদ, ইয়াত লিখা আছে, আৰু যীহোৱাই মুচিক ক'লে, চোৱা, মই যীহুদা ফৈদৰ হুৰৰ নাতিয়েক উজিৰৰ পুত্ৰ বছলেলৰ নাম কাঢ়িলোঁ আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ, সোণ ৰূপ আৰু পিতলৰ কাম কৰিবলৈ, খটাবলগীয়া মণি আৰু কাঠৰ কাম আদি সকলো প্ৰকাৰ শিল্পকৰ্ম কৰিবলৈ মই তেওঁক জ্ঞান বুদ্ধি বিদ্যা আৰু সকলো প্ৰকাৰ শিল্প কৌশলদায়ক ঐশ্বৰিক আত্মাৰে পৰিপূৰ্ণ কৰিলোঁ। আৰু চোৱা, মই ডান ফৈদৰ অহিচামকৰ পুত্ৰ অহলিয়াবক তেওঁৰ সহকাৰী দিলোঁ আৰু সকলো জ্ঞানী লোকৰ হৃদয়ত জ্ঞান দিলোঁ আৰু সকলো জ্ঞানী লোকৰ হৃদয়ত জ্ঞান দিলোঁ তাতে মই তোমাক যি যি আজ্ঞা কৰিলোঁ সেই সকলোকে তেওঁলোকে নিৰ্মাণ কৰিব। এই পুৰুষকেইগৰাকী আৰু তেওঁলোকৰ সহায়কাৰীসকলক শিল্পকাৰ্যৰ বাবে বিশেষ কাৰ্যকৌশলী জ্ঞান দিয়া হৈছিল। ঈশ্বৰৰ আৱাসৰ সঁজুলিসমূহ আৰু পুৰোহিতৰ বস্ত্ৰসমূহো তেওঁলোকে তৈয়াৰ কৰিছিল। ঈশ্বৰৰ আত্মাই তৈয়াৰ কৰাৰ কলা কৌশলী জ্ঞানেৰে তেওঁলোকক পূৰ্ণ কৰিছিল। ঈশ্বৰে আহ্বান কৰাৰ পূৰ্বে বছলেলে কি কৰিছিল বা তেওঁৰ ব্যৱসায় বা পেচা কি আছিল তাকে লৈ বহুতৰ প্ৰশ্ন হ'ব পাৰে। আমি বিশ্বাস কৰোঁ যে শিল্পকাৰেই তেওঁৰ হয়তো পেচা বা ব্যৱসায় আছিল, আৰু খুব সম্ভৱ তেওঁৰ সেই পেচাত তেওঁ সোণ, ৰূপ আৰু তেনেধৰণৰ কঠিন আৰু বহুমূলীয়া ধাতুৰেই শিল্পকাৰ আছিল। কিন্তু ঈশ্বৰৰ কাম কৰিবলৈ ঈশ্বৰে তেওঁক বিশেষ জ্ঞান দিছিল। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ যে এজন মানুহ যি কাম কৰাৰ বাবে উপযুক্ত আৰু যোগ্য তেওঁ তাকেই তেতিয়ালৈকে অতি মনোযোগ আৰু বিশ্বস্ততাৰে কৰি থকা উচিত যেতিয়ালৈকে অন্য ধৰণেৰে আন কাম কৰিবলৈ তেওঁক ঈশ্বৰে আহ্বান নকৰে। কিন্তু দুখৰ কথা এয়ে যে এনেকুৱা অনেক লোক লগ পোৱা যায় যিসকলে শিক্ষা দিবই নাজানে কিন্তু শিক্ষা দিয়া কামটো কৰিবলৈ বৰ ইচ্ছা কৰে। এনে কোনো লোক আছে শিক্ষা দিয়া কাৰ্যৰ বাবে যিসকল প্ৰশিক্ষিত নহয় কিন্তু কয় যে শিক্ষা দিয়া কাৰ্য কৰিবলৈ তেওঁলোক দৃঢ় প্ৰতিজ্ঞ, তেওঁলোকে এই কাম কৰিবই। এই কাম কৰিবলৈ ঈশ্বৰে তেওঁলোকক আহ্বানো কৰা নাই, এই কাম কৰিবলৈ কোনো ধৰণৰ বিশেষ বৰো দিয়া নাই। ঈশ্বৰে যে তেওঁলোকক শিক্ষা দিবলৈ বৰ দিছে তাৰ কোনো চিনেই নাই, তথাপি বৰ থৰদিঙীয়া ৰূপে তেওঁলোকে শিক্ষা দিয়া কামটো কৰে আৰু ঈশ্বৰে তেওঁলোকক দিয়া আন বৰ অবাবতে নষ্ট কৰে। এনে মানুহো আছে যি কাৰিকৰী জ্ঞানত বৰ আগ্ৰণুৱা কিন্তু তেওঁ হলে শিক্ষা দিয়া কামটোকে কৰিবলৈ ইচ্ছা কৰে। কি আকুৰগোজ মানুহ এইবিলাক! কাৰিকৰী কামৰ বাবে ঈশ্বৰে তেওঁক বৰদান কৰিছে, গতিকে কাৰিকৰী কাৰ্যতেই থাকি তেওঁ ঈশ্বৰৰ সেৱা কৰা উচিত। অৱশ্যে যদিহে ঈশ্বৰে তেওঁক বিশেষভাৱে আহ্বান কৰে কোনো এটা বিশেষ কামৰ কাৰণে, তেতিয়াহ'লে সেইটো বেলেগ কথা। প্ৰিয় শ্ৰোতা, এটা মণ্ডলীত এগৰাকী বৰ প্ৰিয় ভাই আছে। অকৃষ্টীয় ধৰণৰ কোনো বদ আচৰণ মণ্ডলীৰ কোনেও তেওঁৰ ক্ষেত্ৰত দেখুৱাব নোৱাৰে, কিন্তু সেই মানুহজনে কেতিয়াও সেৱা প্ৰাৰ্থনালৈ নাযায়। মণ্ডলীৰ নেতা নেত্ৰীসকলে সেই ৰহস্যটো কিন্তু জনা নাছিল। কি কাৰণেনো তেওঁ কেতিয়াও গীৰ্জালৈ নগৈছিল? সেয়েহে এদিন তেওঁক পৰামৰ্শ দিবলৈ বুলি সেই মণ্ডলীৰ নেতা নেত্ৰীৰ এটা দল তেওঁৰ ওচৰলৈ গৈছিল। মানুহজনৰ লগত অলপ সময় কথা বতৰা পতাৰ পিছতেই সেই নেতা নেত্ৰীৰ দলটোৱে আচল কথাটো বুজিব পাৰিছিল। আচল কথাটো, সেই ৰহস্যটো বৰ আমোদজনক। ব্যক্তিগতভাৱে নিজৰ ভাৱ চিন্তাৰ দৰে অকলে অকলে মনে মনে প্ৰাৰ্থনা কৰিব পাৰে, কিন্তু সমাজত প্ৰাৰ্থনা তেওঁ কৰিব নোৱাৰে। এবাৰ হেনো এঠাইত প্ৰাতঃকালৰ চাহ জলপানৰ বাবে তেওঁক প্ৰাৰ্থনা কৰিবলৈ দিয়া হৈছিল, লগে লগে হেনো তেওঁৰ বুকুৰ ধমনিৰ শব্দ নিজেই শুনা পাইছিল। ডিচেম্বৰ মাহৰ হাড় কপোৱা ঠাণ্ডাটো তেওঁ হেনো জ্বৰত ঘমাৰ দৰে ঘামিছিল। প্ৰাৰ্থনা কৰাৰ পাছত কি প্ৰাৰ্থনা কৰিলে তাৰ এটা শব্দও হেনো তেওঁৰ মনত নাথাকিল। সেয়েহে তেওঁ মণ্ডলীৰ নেতা নেত্ৰীৰ দলটোৰ আগত বৰ খোলাখুলিকৈ কৈছিল, মই গীৰ্জা উপাসনা সেৱা আৰাধনালৈ যাম, কিন্তু এটা চৰ্তত, মোক যাতে সমাজৰ মাজত কেতিয়াও প্ৰাৰ্থনা কৰিবলৈ আপোনালোকে নিদিয়ে, সেই ক্ষেত্ৰত মণ্ডলীয়ে মোক এই প্ৰতিজ্ঞা দিব লাগিব। কথাটো শুনিলে হয়তো আমাৰ হাঁহি উঠিব, আৰু দুই চাৰিয়ে আচলতে তেওঁৰ কথা শুনি অলপ মিচিক মাচাক কৰি হাঁহিছিলোঁ, আমোদ পাইছিল। কিন্তু সেই মানুহজনে খোলাখুলিকৈ সঁচা কথা কোৱাৰ বাবে তেওঁৰ প্ৰতি আমি কৃতজ্ঞ হ'ব পাৰোঁ। সেই সমজুৱাভাৱে প্ৰাৰ্থনা কৰাৰ বৰদান ঈশ্বৰে তেওঁক দিয়া নাই। ঈশ্বৰে য'ত থাকিবলৈ দিছে তেওঁ তাতেই আছে। আমি ঈশ্বৰক ধন্যবাদ দিওঁ যে আমাৰ মণ্ডলীৰ সেই প্ৰিয় ভাইজনে সমাজত প্ৰাৰ্থনা কৰিব নোৱাৰে। সেই অভিজ্ঞতাই তেওঁক তেওঁ পৰা কাৰ্যত বিশ্বাসী হ'বলৈহে প্ৰেৰণা দান কৰিছে। আজিৰ দিনৰ অপ্ৰশিক্ষিত বৰপ্ৰাপ্ত নোহোৱা কামকে কৰিবলৈ ওলোৱা মানুহ এজনৰ দৰে বচললৈ হয়তো ক'ব পাৰিলেহেঁতেন, তেওঁ ক'ব পাৰিলেহেঁতেন, হে প্ৰভু চাওক, যদিও মই কাৰিকৰী জ্ঞানত প্ৰশিক্ষিত মানুহ, যদিও মই পাকৈত শিল্পকাৰ, তথাপি মই হ'লে হাৰুণৰ দৰে মহাপুৰোহিতৰহে বস্ত্ৰ পৰিধান কৰিবলৈ ইচ্ছা কৰোঁ। মই তেওঁৰ নিচিনাকৈয়ে মহাপুৰোহিতৰ কাৰ্য কৰিবলৈ ইচ্ছা কৰোঁ। আপুনি মোক সেই কাম কৰিবলৈকে নিদিয়ে কিয়? কিন্তু বচলেলে যদি তেনেদৰে ক'লেহেঁতেন, তেতিয়া ঈশ্বৰে বচলেলক কি ক'লেহেঁতেন আমি হয়তো অনুমান কৰি ক'ব পাৰোঁ। ঈশ্বৰে নিশ্চয় বচলেলক এনেদৰে ক'লেহেঁতেন, বচলেল বোপা, তুমি সেইদৰে মোৰ সেৱা কৰাটো মই নিবিচাৰোঁ। তেনেদৰে মোৰ সেৱা কৰিবলৈ মই তোমাকতো আহ্বান কৰা নাই, নাইবা তাৰ বাবে তোমাক মই বৰদানো কৰা নাই। তুমি এজন শিল্পকাৰ, শিল্পকাৰ হ'বলৈকে মই তোমাক বৰদান কৰিছোঁ আৰু ইমান দিনে তুমি শিল্পকাৰৰ কাম কৰি আহিছা। তুমি শিল্পকাৰ ৰূপেৰেই মোৰ সেৱা কৰা, তাতেই মই তোমাক সহায় কৰিম। প্ৰিয় শ্ৰোতা, আচলতে সকলো দিশতে সকলো সময়তে ঈশ্বৰৰ পৰিকল্পনা সিদ্ধ হ'বলৈ হ'লে হাৰুণৰ নিজৰ ঠাইত হাৰুণ থাকিব লাগিব আৰু হাৰুণে নিজৰ ঠাইতেই নিজৰ কাম কৰিব লাগিব, আৰু সেইদৰে বচলেলো বচলেলৰ নিজৰ স্থান আৰু কামত লাগি থাকিব লাগিব, আৰু সকলোৱে নিজৰ নিজৰ বৰ অনুসৰি নিজৰ নিজৰ কাম কৰি থকাটো বৰ প্ৰয়োজন। বচলেলে যদি আবাস, বস্ত্ৰ আৰু আবাসৰ সঁজুলিবোৰ তৈয়াৰ নকৰিলেহেঁতেন, হাৰুণেই বা ক'ত ঈশ্বৰে সৈতে সাক্ষাৎ কৰিলেহেঁতেন, আৰু পুৰোহিতৰূপে কি বস্ত্ৰ পৰিধান কৰিলেহেঁতেন? আনহাতে হাৰুণে যদি সেই আবাসটোত প্ৰৱেশ কৰি নিজৰ পৌৰহিত্য কাৰ্য কৰিবলৈ প্ৰয়োজনেই নাই, তেন্তে বচলেলে ইমান কষ্ট কৰি আৰু ইমান মেহনতেৰে ঈশ্বৰৰ আবাস, আবাসৰ সঁজুলিবিলাক আৰু পুৰোহিতে পিন্ধিবলগীয়া বস্ত্ৰবোৰ তৈয়াৰ কৰাৰ সাৰ্থকতা ক'ত থাকিলহেঁতেন? ঠিক তেনেদৰে ঈশ্বৰে আমাক সকলোকে একো একোটা বিশেষ বৰদান কৰিছে, আৰু সেই বিশেষ বিশেষ বৰবোৰ ব্যৱহাৰ কৰিয়েই ঈশ্বৰৰ সেৱা আৰাধনা আমি কৰি থাকিব লাগে। আৰু এটা বিশেষভাৱে মন কৰিবলগীয়া কথা কি জানেনে প্ৰিয় শ্ৰোতা? ঈশ্বৰে আমাক যি বৰদান কৰে তাকেই যদি আমি তেওঁৰ গৌৰৱৰ কাৰণে তেওঁৰ সেৱাত ব্যৱহাৰ কৰি থাকোঁ, সেই বৰটোৰ তেওঁ ক্ৰমবিকাশ ঘটুৱায় আৰু সেই বৰেৰে অধিক যোগ্যতা আৰু অৰ্হতাৰে কাম কৰিবলৈ তেওঁ আমাক আশীৰ্বাদ কৰে। ঈশ্বৰে আমাক সকলোকে বৰদান কৰে আৰু সেই সকলো বৰ তেওঁৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰাটো তেওঁ আমাৰ পৰা বিচাৰে। সেয়েহে আমি আমাৰ বৰেৰে সৈতে প্ৰভুৰ হাতত নিজকে সমৰ্পণ কৰোঁ হওক, আৰু তেওঁৰ পবিত্ৰ আত্মাক আমাৰ বৰেৰে সৈতে আমাক তেওঁৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰিবলৈ এৰি দিওঁ হওক। প্ৰিয় শ্ৰোতা, আমাৰ সকলোৰে বৰ একে কেতিয়াও হ'ব নোৱাৰে। কোনো কোনোৰ বৰ একে হ'লেও সমান অনুপাতৰো হ'ব নোৱাৰে। ঈশ্বৰ সঁচাকৈয়ে বৰ জ্ঞানী, বৰ জ্ঞানী। চাওকচোন প্ৰিয় শ্ৰোতা, তেওঁ কোনো কোনোক শুৱলা গলা দিছে, শুৱলা গায়ক হ'বলৈ, আৰু কোনো কোনোক বৰ সুন্দৰভাৱে কথা বুজাই ক'ব পৰা বৰ দান কৰিছে। সকলোৱে যদি সমানে সুন্দৰভাৱে গান গাব পাৰিলেহেঁতেন, কোনেনো কাৰ গান শুনি আশীৰ্বাদ প্ৰাপ্ত হ'লহেঁতেন, বা কোনে কাৰ গান শুনি কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰিলেহেঁতেন? আৰু আমি ভাবোঁ সকলো মানুহে সমানে শুৱলাকৈ গান গাব পাৰিলে গানবোৰ শ্ৰুতিমধুৰ হৈছে নে শুনি বেয়া লগা গান হৈছে সেইটো আমি গমেই নাপালোহেঁতেন। বৰং আমি ভাবোঁ যে বাৰিষাৰ আৰম্ভণিত বেঙে গোৱা গানৰ নিচিনা হয়তো শুনা গ'লহেঁতেন সেই সকলোবোৰ গানেই। আপুনি হয়তো হাঁহিব পাৰে, আপুনি বেঙৰ গান শুনিছেনে? আমি হলে শুনিছো। সিহঁতে যেতিয়া গীত জোৰে তেতিয়া আমি শুনিছো। সিহঁতৰ সকলোৰে একেটাই সুৰ, একেটাই স্কেল, একেটাই তাল আৰু একেটাই মান। ভাল হল নে বেয়া হল, ভাল কণ্ঠস্বৰৰ নে নিম্ন খাপৰ কণ্ঠস্বৰৰ হল, তাৰ পাৰ্থক্য কৈ দিবলৈ কাৰো বাপৰ সাধ্য নাই। আমি বাৰু মিছা কৈছো নেকি, কওকচোন। এবাৰ এজন মানুহে অতি সুন্দৰভাৱে শুৱলা কণ্ঠেৰে গান এটা গাই উঠাৰ পাছত আমাৰ মোমাইদেউৰ মুখৰ পৰা তেওঁৰ অজানিতে ওলাই অহা এষাৰ মন্তব্য শুনিছিলো, প্ৰভু কি খাই ইমান সুন্দৰ গান গাইৰে। হয়, গান শুনি মোমাইদেউ বৰ অভিভূত হৈছিল, বৰ আশীৰ্বাদ পাইছিল। মোমাইদেউৰো সমানে সুন্দৰ কণ্ঠস্বৰ হোৱা হলে কি হলহেঁতেন বুলি আপুনি ভাবে বাৰু? হয়, বেঙৰ গান। এবাৰ এজন লোকৰ জীৱনত এটা বৰ লাজ লগা ঘটনা ঘটিছিল। এবাৰ ঈশ্বৰৰ এগৰাকী দাসে ঈশ্বৰৰ বচনৰ ভিত্তিত ইমান সুন্দৰকৈ শিক্ষা দিছিল যে আনজন মানুহে বহু পৰলৈকে ভেবা লাগি শুনি আছিল। গালেৰে যে লেলাউতি বৈ গৈছিল সেই বেচেৰা আনজন মানুহে গমেই পোৱা নাছিল। হয় প্ৰিয় শ্ৰোতা, ঈশ্বৰ বৰ জ্ঞানী, তেওঁ সঁচাকৈ বৰ জ্ঞানী। তেওঁ কোনো কোনোক হাৰুণ আৰু কোনো কোনোক বচলেল হ'বলৈ দিয়ে, আৰু সেইদৰেই তেওঁৰ গৌৰৱ কৰাটোক তেওঁলোকৰ পৰা বিচাৰে। আমাৰ মণ্ডলীবিলাকত যিয়ে যি কৰিব পাৰোঁ তাৰেই ঈশ্বৰৰ গৌৰৱ কৰিব লাগে। কোনোৱে গায়ক গায়িকাৰ দলত গান গোৱা, কোনোৱে দেওবৰীয়া বাইবেল স্কুলৰ শিক্ষক বা শিক্ষয়িত্ৰী হোৱা, কোনোৱে হয়তো পালক পৰিচাৰকৰ কাম কৰা, আনকি কোনোৱে হয়তো মালী চকীদাৰৰ কাম কৰা ইত্যাদি। যাক যি কৰিব পাৰিবলৈ ঈশ্বৰে বৰ দিছে তাৰে তাকেই কৰি আমি ঈশ্বৰৰ গৌৰৱ কৰিব পাৰোঁ। ঈশ্বৰে আপোনাক যি বৰকে নিদিয় কিয় তাকেই পবিত্ৰ আত্মাৰ যত্নত আপুনি সোধাই দি প্ৰভুৰ গৌৰৱৰ অৰ্থে ব্যৱহাৰ কৰিবলৈ এৰি দিব পাৰে, আৰু এৰি দিয়া উচিত। কাৰণ সকলো গুণ বা বৰ পবিত্ৰৰূপে ব্যৱহাৰ হ'বলৈ হ'লে পবিত্ৰ আত্মাইহে সেইবোৰক পবিত্ৰভাৱে ব্যৱহাৰ কৰিব লাগিব। আমাৰ হাতত সেইবোৰ কোনোমতে পবিত্ৰভাৱে ব্যৱহাৰিত নহ'ব। এই অধ্যায়টোত আৰু এটা মন কৰিবলগীয়া বিষয় আছে, আৰু সেয়ে হৈছে বিশ্ৰামবাৰ। বিষয়টোক বহুতে গুৰুত্ব সহকাৰে নলয়। ঠিক সৃষ্টি কাৰ্যৰ পাছতেই এই বিশ্ৰাম দিন দিয়া হৈছিল আৰু গোটেই বিশ্বজুৰি পালন কৰা হৈছিল। মচিৰ সময়ত আমি দেখিছো যে ইছৰাইলৰ সন্তানসকলৰ বাবে বিশ্ৰাম দিন বিষয়টো দহ আজ্ঞাৰ ভিতৰতে সামৰি লোৱা হৈছে। এই সময়ত ঈশ্বৰে অতি স্পষ্টৰূপে দেখুৱাইছে যে বিশ্ৰামবাৰটো কেৱল ইছৰাইলৰ সন্তানবিলাকৰ নিমিত্তেই নহয়। বাৰ আৰু তেৰ নম্বৰ পদ, পাছে যীহোৱাই মচিক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকক এই কথা কোৱা, তোমালোকে অৱশ্যে মোৰ বিশ্ৰাম দিন পালন কৰিবা, কিয়নো ময়েই যে তোমালোকৰ পবিত্ৰকাৰী যীহোৱা, ইয়াক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এইয়ে এক চিন হ'ব। এই বিশ্ৰাম দিন বিশেষভাৱে ইছৰাইলৰ সন্তানসকলৰ বাবে দিয়া হৈছিল। অৱশ্যে সৃষ্টিৰ পাছত এই বিশ্ৰামবাৰ পৃথিৱীৰ গোটেই মানৱ জাতিৰ কাৰণে দিয়া হৈছিল, কিন্তু যেতিয়া মানৱ জাতি আদম আৰু ইভত পাপত পতিত হল, তেতিয়া ঈশ্বৰৰ সমূহ আজ্ঞাই মানুহে লংঘন কৰাত বিশ্ৰাম দিন পালন কৰাৰ আজ্ঞাটো আপোনা আপুনি তল পৰিল। সেয়ে এতিয়া ঈশ্বৰৰ সম্বন্ধত থকা ইছৰাইল জাতিৰ বাবে এই দিন পালনৰ কঠোৰ আজ্ঞা দিয়া হৈছে। বিশ্ৰাম দিনটোৰ কেতিয়া পৰিৱৰ্তন ঘটোৱা হল বুলি যদি কোনোবাই আপোনাক সোধে, তেতিয়া তাৰ উত্তৰত আপুনি কি উত্তৰ দিব? উত্তৰত সদায় ক'ব যে বিশ্ৰাম দিনৰ কেতিয়াও পৰিৱৰ্তন ঘটোৱা হোৱা নাই, কিন্তু এই দিনটোক পালন কৰিবলৈ বাদ দিয়া হৈছে, এৰি দিয়া হৈছে। হয়, মণ্ডলীৰ ক্ষেত্ৰত যদি এই প্ৰশ্ন কৰা হয় তেন্তে ক'ব লাগিব যে মণ্ডলীৰ জন্মৰ দিনৰে পৰা মণ্ডলীয়ে কাহানিও এই বিশ্ৰাম দিন পালন কৰা নাই। বিশ্ৰাম দিন অৰ্থাৎ শনিবাৰ দিনটোৰ অধীনত আমি এতিয়া নাই। শনিবাৰ দিনটো আমি মণ্ডলীৰ মানুহে নামানো। শনিবাৰৰ দিনা প্ৰভু যীশু মৃত অৱস্থাত আছিল। আমি মৃত খ্ৰীষ্টৰ সেৱা আৰাধনা আৰু কাম নকৰোঁ। সপ্তাহৰ প্ৰথম দিনা প্ৰভু যীশুখ্ৰীষ্ট মৃত লোকৰ মাজৰ পৰা পুনৰ জি উঠিছিল। মণ্ডলীৰ জন্মলগ্নৰে পৰা পুনৰুত্থিত প্ৰভুৰ সেৱা কৰিবলৈ মণ্ডলীয়ে সপ্তাহৰ প্ৰথম দিন, তেওঁৰ পুনৰুত্থানৰ দিন ৰবিবাৰে গোট খাইছিল। পঞ্চাছদিনীয়া পৰ্ব আছিল বিশ্ৰাম দিনৰ পাছদিনা, আৰু সেইদিনাই পবিত্ৰ আত্মা নামি আহিছিল, আৰু সেইদিনাই আজি যাক মণ্ডলী বুলি ক'লে আমি বুজি পাওঁ সেই দৃশ্যমান মণ্ডলীৰ জন্ম হৈছিল। মণ্ডলীয়ে বিশ্ৰাম দিন কেতিয়াও পালন নকৰাত এই দিন ইছৰাইলৰ সন্তানসকলৰ কাৰণেই কেৱল এৰি দিয়া গ'ল। আমি খ্ৰীষ্টীয় লোকহে, যিহুদী লোক নহওঁ। আমি মণ্ডলীৰ সভ্যসভ্যা। মণ্ডলীয়ে ইয়াৰ জন্মৰ দিনৰে পৰাই সপ্তাহৰ প্ৰথম দিনটোত সমজুৱা সেৱা প্ৰাৰ্থনা কৰি আহিছে। বাইবেলে কৈছে যে প্ৰথম শতাব্দীৰ খ্ৰীষ্টীয় লোকসকলে প্ৰভুৰ ভোজ পতা, তেওঁৰ বাক্যৰ শিক্ষা শুনা আৰু প্ৰাৰ্থনাৰ কাৰণে সপ্তাহৰ প্ৰথম দিনা অৰ্থাৎ ৰবিবাৰে গোট খাইছিল। সপ্তাহৰ প্ৰথম দিনাই গীৰ্জা উপাসনাত তেওঁলোকে দান সংগ্ৰহ কৰিছিল। 14 পদ, এই হেতুকে তোমালোকে বিশ্ৰাম দিন পালন কৰিবা, কিয়নো তোমালোকৰ নিমিত্তে সেয়ে পবিত্ৰ। যিজনে তাক অপবিত্ৰ কৰিব অৱশ্যে তাৰ প্ৰাণদণ্ড হ'ব, কিয়নো যিকোনোৱে সেইদিনা কাম কৰিব তাক নিজ লোকবিলাকৰ মাজৰ পৰা উচ্ছন্ন কৰা যাব। সকলোৱেই সকলো সময়তে বিশ্ৰাম দিন ভংগ নকৰাকৈ পালন কৰিব পাৰিবনে? যদি নোৱাৰে তেন্তে বিধানৰ দৰে তেওঁলোকক শিলদলিয়াই বধ কৰা যাওক, হয়নে? কাৰণ বিশ্ৰামবাৰৰ দিনা ইছৰাইলৰ সন্তানসকলৰ কোনোজনক যদি খৰি বুটলি থকাও দেখা পোৱা গৈছিল তেন্তে তেওঁক শিলদলিয়াই বধ কৰা হৈছিল। এই বিশ্ৰাম দিন মণ্ডলীৰ কাৰণে নহয়, ইছৰাইলৰ সন্তানসকলৰ নিমিত্তেহে আছিল। 16 আৰু 17 পদ দুটা চাওক। ইছৰাইলৰ সন্তানবিলাকে আৰু ইছৰাইলৰ সন্তানবিলাকৰ বুলি ইয়াত জোৰ দি কোৱা হৈছে, কাৰণ ইছৰাইলৰ সন্তানসকল পাৰ্থিব লোক, প্ৰথম সৃষ্টিৰ অধীনত। কিন্তু মণ্ডলী হৈছে নতুন ইছৰাইল, নতুন সৃষ্টি। এই নতুন ইছৰাইলক নতুন দিন পালন কৰিবলৈ দিয়া হৈছে আৰু সেয়ে হৈছে সপ্তাহৰ প্ৰথম দিন, ৰবিবাৰৰ দিন। আজিলৈ আমি ইমানতে সামৰিছো, নমস্কাৰ।
নুবুজিলা বন্ধু তুমি,
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, বলায় জ্ঞানী হে, নুবুজিলা বন্ধু তুমি। আমার বাবে, আমার আছে নুবুজিলা বন্ধু তুমি প্রভু যীশুর বাণী